জিহিজকেল 27:14 তুৰৰ বিনাশৰ কাৰণে বিলাপ। জিহুৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰাই আহিল আৰু ক'লে, হে মনুষ্য সন্তান, তুমি তুৰৰ বিষয়ে বিলাপ আৰম্ভ কৰা আৰু তুৰক কোৱা, তোমালোক যিসকল সাগৰৰ প্ৰৱেশস্থানত নিৰ্বাস কৰা অনেক দ্বীপত থকা বাণিজ্যকাৰিনীসকলক কোৱা বোলে প্ৰভু জিহুৱাই এই কথা কৈছে, হে তুৰ, তুমি কৈছিলা মই পৰম সুন্দৰী, তোমাৰ সীমাৰ ভিতৰৰ ঠাইখন গভীৰ সমুদ্ৰৰ মাজত আছিল, তোমাৰ নিৰ্মাণকাৰীবোৰে তোমাৰ সৌন্দৰ্য সম্পূৰ্ণ কৰিছিল, তেওঁলোকে চনিৰৰ পৰা অনা দেৱদাৰু কাঠেৰে তোমাৰ সকলো তক্তা বনাইছিল, তেওঁলোকে তোমাৰ কাৰণে এডাল মাষ্ট্ৰোল কৰিবলৈ লিবানুনৰ পৰা এৰচ কাঠ আনিছিল, তেওঁলোকে বাচান দেখিও এলুন কাঠেৰে তোমাৰ বঠাবোৰ তৈয়াৰ কৰিছিল, তেওঁলোকে কৃত্ৰিম দ্বীপবোৰৰ পৰা অনা তাচুৰ কাঠবোৰ আনিছিল আৰু তাতে তেওঁলোকে তাৰ ওপৰত হাতীৰ দাঁতেদি শাৰীত কৰি তোমাৰ বঠা বাওঁতাবোৰৰ আসনবোৰ সাজিছিল, তোমালৈ নিচানস্বৰূপ হ'বৰ কাৰণে তোমাৰ নাৱৰ পালবোৰ মিছৰ দেশৰ পৰা অনা কাৰচিপি বন কৰা মিহি হন সূতাৰ ৰং কৰা হৈছিল, তোমাৰ চন্দ্ৰতাপ ইলিচা দ্বীপবোৰৰ পৰা অনা নীল আৰু বেঙেনা বৰণীয়া সূতাৰে বনোৱা হৈছিল, যি লোকসকল চিডুন আৰু অব্দত বাস কৰি আছিল তেওঁলোক তোমাৰ বঠা বাওঁতা আছিল, হে তুৰ, তোমাৰ জ্ঞানী লোকসকল তোমাৰ মাজত আছিল আৰু তোমাৰ পথ প্ৰদৰ্শক আছিল, গবলৰ বিশেষ অভিজ্ঞতা থকা কাৰিকৰবোৰে তোমাৰ জাহাজবোৰক মেৰামতি কৰিছিল, তোমাৰ বাণিজ্য দ্ৰব্য বেহা বেপাৰ কৰিবলৈ সমুদ্ৰৰ আটাই জাহাজবোৰ আৰু সেইবোৰৰ নাবিকবোৰ তোমাৰ মাজত আছিল, পাৰস্য লুদ আৰু পটু দেখিও লোক তোমাৰ সৈন্য সামন্ত আছিল, তেওঁলোক তোমাৰ ৰণুৱা, তেওঁলোকে তোমাৰ মাজত ঢাল আৰু হিৰুৰক্ষক টুপী আঁৰি থৈছিল, তেওঁলোকে তোমাক সুভিতা কৰিছিল, তোমাৰ সৈন্য সামন্তৰে অবৰ্ত আৰু হেলেখৰ লোকসকল তোমালোকক চাৰিওফালে তোমাৰ গড়বোৰৰ ওপৰত আছিল আৰু গমদিয়া লোকসকল তোমাৰ দুৰ্গৰবোৰত আছিল, তেওঁলোকে চাৰিওফালে তোমাৰ গড়ৰ ওপৰত নিজ নিজ ঢাল আঁৰি থৈছিল, তেওঁলোকে তোমাৰ সৌন্দৰ্য সম্পূৰ্ণ কৰিছিল, তোমাৰ সকলো প্ৰকাৰৰ ধন ঐশ্বৰ্যৰ কাৰণে তৰ্চিছ তোমাৰ গ্ৰাহক আছিল, তেওঁলোকে ৰূপ লোহা বগিতাম আৰু হি আনি সেইবোৰৰ বেপাৰ কৰিছিল, যাবন টুবল আৰু মেচেক তেওঁলোক তোমাৰ বেপাৰী আছিল, তেওঁলোকে মানুহ আৰু পিতলৰ পাত্ৰ দি তোমাৰ বাণিজ্য দ্ৰব্যৰ সৈতে বেপাৰ কৰিছিল, টুগমা বংশীয় লোকসকলে ঘোঁৰা যুদ্ধাৰু ঘোঁৰা আৰু খচৰ দি তোমাৰ বয় বস্তুবোৰ লৈছিল, দদানৰ লোকসকলেও তোমাৰ বেপাৰী আছিল, অনেক দ্বীপ তোমাৰ অধীনৰ বজাৰ আছিল, তেওঁলোকে হিঙৰ আকৃতিৰ হাতীদাঁত আৰু অপলুচ কাঠ তোমালোকৰ লগত সলনি কৰিছিল, তোমাৰ হাতেৰে সজা অনেক বস্তুৰ কাৰণে অৰাম আছিল, তোমাৰ বণিক তেওঁলোকে মৰকত মণি বেঙেনা বৰণীয়া সূতা ৰঙীন বন কৰা কাপোৰ মিহি হন সূতাৰ কাপোৰ পোৱাল আৰু পদ্মৰাগ মণি দি তোমাৰ বাণিজ্য দ্ৰব্য লৈছিল, যিহুদা আৰু ইজৰাইল দেশ তোমাৰ লগত বেপাৰী আছিল, তেওঁলোকে মিন্নিতৰ ঘেঁহু ধান পন্নগ মিঠাই মৌৰ তেল আৰু সুস্থজনক গছৰ এঠা দি তোমাৰ বয় বস্তু লৈছিল, তোমাৰ হাতেৰে সজা অধিক বয় বস্তুবোৰ আৰু তোমাৰ সকলো প্ৰকাৰৰ ধন ঐশ্বৰ্যৰ কাৰণে দৰ্মেশক তোমাৰ বণিক আছিল, তাৰ লোকসকলে শিলবোনৰ দাক্ষাৰস আৰু মেৰচাগৰ বগা নোম আনিছিল, উজালত থকা দান আৰু যাবনে তোমাক উজ্জ্বল লোহা ডালচেনি আৰু সুগন্ধি বছ আদি বয় বস্তুবোৰ যোগাৰ কৰিছিল। এয়ে তোমাৰ বাণিজ্য দ্ৰব্য হবলৈ ধৰিলে। ঘোঁৰাত উঠিবৰ কাৰণে জিন কাপোৰৰ দদান তোমাৰ ব্যৱসায়ী আছিল। আৰৱ আৰু কেদৰৰ আটাই মুখ্য লোকসকল তোমাৰ বণিক আছিল। তেওঁলোকে তোমাক মেৰ চাগ পোৱালি, মতা মেৰ আৰু মতা ছাগলী যোগাৰ কৰি দিছিল। চিবাৰ আৰু ৰইমাৰ বেপাৰীসকলে তোমাক সকলোবিধৰ শ্ৰেষ্ঠ সুগন্ধি দ্ৰব্য আৰু সকলোবিধৰ বহুমূল্য পাথৰ বিক্ৰী কৰিবলৈ আহিছিল। তেওঁলোকে সোণৰ সলনি তোমাৰ বয় বস্তুবোৰৰ বেপাৰ কৰিছিল। হাৰণ, কন্নী আৰু এডনৰ সৈতে চিবা, অচুৰ আৰু কিলমডৰ বেপাৰীবোৰ তোমাৰ বণিক আছিল। বহুমূল্য বস্ত্ৰ, নীলবৰণীয়া আৰু কাৰচিপি বন কৰা চোলা আৰু ৰছীৰে বন্ধা এৰছ কাঠৰ তৈয়াৰী বহুমূল্য কাপোৰ থকা চন্দুক, তোমাৰ বজাৰলৈ অনা এইবোৰ বস্তুৱেই তোমাৰ বণিক আছিল। টৰ্চিছৰ জাহাজবোৰৰ তোমাৰ বাণিজ্য দ্ৰব্য লৈ যোৱাৰ বণিকৰ দলস্বৰূপ আছিল। সেইকাৰণে তুমি তোমাৰ সামগ্ৰীবোৰেৰে পৰিপূৰ্ণ হৈ সমুদ্ৰৰ মাজত অতিশয় গৌৰৱান্বিত হৈছিলা। তোমাৰ বঠা বাওঁতাসকলে তোমাক মহাজলসমূহলৈ লৈ আহিল। পূবৰ বতাহে সমুদ্ৰৰ মাজত তোমাক ধ্বংস কৰিলে। তোমাৰ ধন সম্পত্তি, বয় বস্তু, বাণিজ্য দ্ৰব্য, তোমাৰ পথ প্ৰদৰ্শকসকল, নাবিকসকল আৰু তোমাৰ জাহাজ নিৰ্মাণ কৰা লোকসকল, বাণিজ্য দ্ৰব্যবোৰৰ বণিকসকল আৰু তোমাৰ লগত উপস্থিত থকা সকলো যোদ্ধাৰু আৰু তোমাৰ সকলো কৰ্মচাৰীবোৰ তোমাৰ বিনাশৰ দিনা এই সকলো লোকসকলে সৈতে সমুদ্ৰৰ মাজত বিনষ্ট হ'ব। তোমাৰ পথ দৰ্শকসকলৰ চিঞৰৰ শব্দত তোমাৰ চাৰিওফালৰ ঠাইবোৰ কঁপিব। আটাই বঠা বাওঁতাসকলে নিজ নিজ জাহাজৰ পৰা বামত নামি আহিব। সমুদ্ৰৰ পথদৰ্শক আৰু সকলো সমুদ্ৰৰ প্ৰত্যেকজন নাবিকে মাটিৰ ওপৰত থিয় হ'ব। তেতিয়া তেওঁলোকে তোমাক তেওঁলোকৰ মাত শুনোৱাব আৰু বৰ বেজাৰেৰে হুক কৰিব। তেওঁলোকে নিজ নিজ মূৰত ধূলি ছটিয়াব। তেওঁলোকে ছাইত বাগৰি পৰিব। তোমাৰ কাৰণে তেওঁলোকে নিজৰ নিজৰ মূৰ টকলা কৰিব, ছট কাপোৰেৰে কঁকাল বান্ধিব আৰু অত্যন্ত হুকেৰে মনৰ তাপত তেওঁলোকে তোমাৰ কাৰণে কান্দিব। তেওঁলোকে হাহাকাৰ কৰি তোমাৰ বিলাপ কৰিবলৈ ধৰিব আৰু তোমাৰ বিষয়ে এই বিলাপৰ কথা হ'ব। তোৰৰ নিচিনা সমুদ্ৰৰ মাজত নিস্তব্ধে থকাজনীৰ নিচিনা কোন আছে? সমুদ্ৰৰ পৰা তোমাৰ বয় বস্তুবোৰ বৈ যোৱাৰ সময়ত তুমি অনেক লোকক সন্তুষ্ট কৰিলা। তোমাৰ অধিক ধন সম্পত্তি আৰু বাণিজ্য দ্ৰব্যৰে পৃথিৱীৰ ৰজাসকলক তুমি চহকী কৰিছিলা। কিন্তু যেতিয়া তোমাৰ সমুদ্ৰৰ দ্বাৰাই জলসমূহৰ গভীৰ ঠাইবোৰত তোমাক ভগ্ন কৰা হৈছিল, তোমাৰ বাণিজ্য দ্ৰব্য আৰু তোমাৰ আটাই দল বুৰ গ'ল। দ্বীপ নিবাসী সকলোৱে তোমাক দেখি ভয় খালে আৰু তেওঁলোকৰ ৰজাসকলৰ নোম হিয়ৰি উঠিল। তেওঁলোকৰ মুখমণ্ডল ভয়েৰে কঁপিলে। লোকসকলৰ মাজত থকা বণিকসকলে তোমাক দেখি ইচ ইচ কৰে। তুমি ত্ৰাহৰ বিষয় হলা, তুমি আৰু কেতিয়াও অৱশিষ্ট নাথাকিবা।